এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰণীতা দেৱী। বিশ্বনাথ জিলা প্ৰশাসনে আজি ননকে জাপৰিগুৰিৰ 170 বিঘা ভূমিত উচ্ছেদ চলাইছে। যোৱা 2 আগষ্টত অঞ্চলটোৰ 309 পৰিয়াললৈ উচ্ছেদ অভিযানৰ জাননী জাৰি কৰি তেওঁলোকক 15 দিনৰ ভিতৰত সেই স্থান এৰি যাবলৈ নিৰ্দেশ দিছিল। অবৈধ দখলকাৰী সেই স্থান এৰি যাবলৈ প্ৰশাসনে কালি মাইকযোগে অন্তিমবাৰৰ বাবে ঘোষণা কৰিছিল। উচ্ছেদ অভিযানত 20খন বুলডোজাৰ, 10খন ট্ৰেক্টৰ আৰু 20খন সৰু সৰু বাহন ব্যৱহাৰ কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে যিকোনো অপ্ৰীতিকৰ ঘটনা ৰোধ কৰাৰ বাবে অঞ্চলটোত আৰক্ষী প্ৰশাসন সষ্টম হৈ আছে। উচ্ছেদ অভিযানৰ বাবে অঞ্চলটো 4টা জ'নত ভাগ কৰা হৈছে। 2টা জ'নত 1জনকৈ অতিৰিক্ত আয়ুক্তক নিয়োগ কৰা হৈছে। ইয়াৰ উপৰি 6জনকৈ কাৰ্যবাহী দণ্ডাধীশো নিয়োগ কৰা হৈছে। উচ্ছেদ অভিযানৰ সময়ত যাতে কোনো আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে অঞ্চলটোত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023ৰ 163 ধাৰা বলবৎ কৰা হৈছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে বিভিন্ন ধ্বজাবাহী আঁচনিৰ অধীনত অসমত গ্ৰামাঞ্চলৰ যোগাযোগ, বিদ্যুৎ যোগান, খোৱাপানী আৰু গৃহ নিৰ্মাণ খণ্ডৰ সুদৃঢ়কৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে। সাংসদ ৰকিবুল হুছেইনে অলপতে লোকসভাত অসমৰ উন্নয়নমূলক কাম কাজ সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত গ্ৰামোন্নয়ন ৰাজ্যমন্ত্ৰী কমলেশ পাছোৱানে কয় যে 2000 চনত প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনা আৰম্ভ কৰাৰে পৰা অসমৰ বাবে 9,269 পথৰ কাম আৰু 1,466খন দলং নিৰ্মাণৰ কামত অনুমোদন জনোৱা হৈছে। ইয়াৰে ভিতৰত 22,933.67 কোটি ব্যয়েৰে প্ৰায় 97% কাম সম্পূৰ্ণ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে নতুনকৈ আৰম্ভ কৰা প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ 4ৰ্থ পৰ্যায়ৰ অধীনত যোগাযোগৰ সুব্যৱস্থা নথকা অসমসহ দেশৰ 25,062 অঞ্চলত বতৰ উপযোগী পথেৰে সংযুক্ত কৰা হ'ব। অসমত ইয়াৰ বাবে যোগ্য 62 অঞ্চল চিনাক্তকৰণৰ প্ৰাৰম্ভিক কাম কাজ সম্পূৰ্ণ হৈছে আৰু ৰাজ্য চৰকাৰৰ সৈতে তালিকা চূড়ান্ত কৰাৰ কাম চলি আছে। অসমত শক্তিখণ্ডত পুনৰুজ্জীৱিত বিতৰণ খণ্ড আঁচনিৰ অধীনত বিতৰণ আন্তঃগাঁথনিৰ বিকাশৰ বাবে 3,394.65 কোটি মূল্যৰ কাম সম্পূৰ্ণ কৰা হৈছে আৰু স্মাৰ্ট মিটাৰ স্থাপনৰ বাবে 4,049.54 কোটি অনুমোদন দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে কালি বাক্সা জিলাৰ নিমুৱা আদৰ্শ চিকিৎসালয় উদ্বোধন কৰে। স্বাস্থ্য বিভাগে 4 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা এই আদৰ্শ চিকিৎসালয়খনৰ উদ্বোধন কৰি মন্ত্ৰী সিংহলে কয় যে ৰাজ্যৰ জনগণক গুণগত স্বাস্থ্যসেৱা প্ৰদানৰ লগতে প্ৰতিখন চৰকাৰী চিকিৎসালয়তে বিনামূলীয়া ঔষধ যোগান ধৰাৰ বাবে অসম চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এই উদ্বোধনী সভাত বিধায়ক ফণীধৰ তালুকদাৰ, বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাস, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰীকে ধৰি বহুসংখ্যক লোক উপস্থিত থাকে। কেন্দ্ৰীয় চৰকাৰৰ জাহাজ, বন্দৰ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ ইনডোৰ ক্ৰিকেট হলৰ উদ্বোধন কৰে। ক্ৰিকেট খেলত জিলাখনৰ প্ৰতিভাৱান খেলুৱৈসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই এই ক্ৰিকেট হল নিৰ্মাণ কৰে। এই উদ্বোধনী অনুষ্ঠানতে মন্ত্ৰী শ্ৰী সোণোৱালে ক্ৰিকেট খেলুৱৈসকলৰ লগত মত বিনিময় কৰে। অনুষ্ঠানত বিধায়ক সঞ্জয় কিষাণ, তেৰজ গোৱালা, তৰংগ গগৈ, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়া, সাধাৰণ সম্পাদক কামাখ্যা শইকীয়াকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। স্বাধীনতা সংগ্ৰামৰ উত্তৰ পূৰ্বাঞ্চলৰ সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলাত আজি মাংৰি মেম সেউজী অগ্নিকন্যা শীৰ্ষত নাটখন মঞ্চস্থ কৰা হ'ব। দুলীয়াজানৰ পথাৰ নাট্যগোষ্ঠীয়ে পৰিৱেশন কৰিবলগীয়া এই নাটখনৰ নাট্যকাৰ পংকজ্যোতি ভূঞা আৰু পৰিচালক হৈছে পবিত্ৰ চেতিয়া। সন্ধিয়া 5 আৰু 7:30 বজাত নাটখনৰ 2টাকৈ প্ৰদৰ্শনী আগবঢ়োৱা হ'ব। কালি সন্ধিয়া গোভাৰজা ছত্ৰ সিং অপ্ৰতিৰোধ্য দেওৰজা নামৰ নাটখন মঞ্চস্থ হয়। কাইলৈ ব্ৰজনাথ বিপ্লৱী অগ্নিবীৰ শীৰ্ষক আন এখন নাট মঞ্চস্থ কৰা হ'ব। পুৱতি নিশা বিজুলী ঢেৰেকনিৰ সৈতে অহা এজাক ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ কেইবাটাও অঞ্চল কৃত্ৰিম বানত বুৰ গৈছে। মহানগৰীখনৰ নবীন নগৰ, অনিল নগৰ, হাতীগাঁও, ৰুক্মিণী নগৰ, চানমাৰী আদি অঞ্চলত হোৱা বানৰ ফলত পুৱাৰে পৰা যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰে। বিভিন্ন স্থানত গছ আৰু বিদ্যুতৰ খুঁটা উভালি পৰাৰ ফলত বিদ্যুৎ যোগান বিচ্ছিন্ন হয়। অৱশ্যে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলে গ্ৰাহকক বিদ্যুতৰ নিয়মীয়া যোগান ধৰিবলৈ তৎপৰতাৰে কাম কৰা পৰিলক্ষিত হৈছে। অনিল নগৰত কৃত্ৰিম বানৰ ফলত ঘৰৰ ভিতৰতে বহু লোক আবদ্ধ হৈ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি আমাৰ গুৱাহাটীৰ সংবাদদাতাই জানিবলৈ দিছে। যোৰহাটৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰ উদ্যোগত আজি যোৰহাট আৰক্ষী চাউনীত জিলাখনৰ আৰক্ষীসকলৰ বাৰ্ষিক BMI টেষ্ট কৰা হ'ব। আৰক্ষীসকল স্বাস্থ্যৱান আৰু নিজ স্বাস্থ্যৰ প্ৰতি সজাগ হ'বলৈ এনেধৰণৰ পৰীক্ষাৰ প্ৰয়োজন আছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে মন্তব্য কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।